এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক নতুন চৰকাৰ গঠনৰ বাবে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ আমন্ত্ৰণ, দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয়ৰ পৰা বিৰত থকাৰ লগতে পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয়ী হবলৈ প্ৰধানমন্ত্ৰীৰ আহান, ৰাজ্যৰ পাঁচগৰাকী সাহিত্যিকলৈ 2025 বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান, কেন্দ্ৰীয় চৰকাৰৰ অষ্টম দৰমহা আয়োগত অনুমোদন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ 2 উইকেটত জয়লাভ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। বিজেপি নেতৃত্বাধীন NDA বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে বাছনি কৰাৰ পাছত তেওঁ কালি মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে ৰাজ্যপালগৰাকীৰ ওচৰত আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102 বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক JP নাড্ডা আৰু নায়ব সিং চাইনিও উপস্থিত থাকে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই কয় যে নিৰ্বাচনৰ ফলাফলে প্ৰধানমন্ত্ৰী মোদীৰ উন্নয়নমূলক নীতিৰ প্ৰতি জনসাধাৰণৰ সমৰ্থনকে প্ৰতিফলিত কৰিছে। তেওঁ লগতে অসমত কেন্দ্ৰৰ জনকল্যাণমূলক আঁচনিসমূহ সফলভাৱে ৰূপায়ণ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশংসা কৰে।
जिस तरीके से हेमंत विश्व शर्मा जी ने असम को एक डबल इंजन की सरकार के रूप में केंद्र सरकार के जो विकास के लिए आए हुए आयाम में जो मदद की गई उसको धरती पर क्रियान्वित करने में बहुत बड़ा योगदान है। इसलिए मैं हेमंत विश्व शर्मा जी की भी सरकार की भूरी भूरी प्रशंसा करते हुए उनको भी बधाई देता हूँ और उनकी तरफ से भी असम की जनता को धन्यवाद देता हूँ।
উল্লেখযোগ্য যে ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাডৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ, পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয়ী হবলৈ আৰু বিদেশী মুদ্ৰা জমা ৰাখিবলৈ আহান জনাইছে। হায়দৰাবাদত কালি এটা জনসমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ যুদ্ধই পেলোৱা প্ৰভাৱ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শ্ৰীমোদীয়ে ঘৰৰ পৰা কাম কৰা অৰ্থাৎ ৱৰ্ক ফ্ৰম হোম, অনলাইন আলোচনা, ভিডিঅ' কনফাৰেন্সৰ দৰে ব্যৱস্থাসমূহ পুনৰ গ্ৰহণৰ বাবে আহান জনায়। পশ্চিম এছিয়াৰ সংঘৰ্ষ তথা হৰ্মুজ প্ৰণালীৰে তেল পৰিবাহী আৰু বাণিজ্যিক জাহাজৰ চলাচলত বাধা আৰোপৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি খনিজ তেলৰ দাম প্ৰতি বেৰেলত $70ৰ পৰা প্ৰায় $126 বৃদ্ধি পোৱাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ প্ৰতি এই আহান জনাইছে। শ্ৰীমোদীয়ে লগতে জনসাধাৰণক খোৱা তেলৰ ব্যৱহাৰ কমোৱাৰ লগতে কৃষকসকলক বিদেশৰ পৰা ৰপ্তানি কৰা ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আহান জনায়। পুনৰ আমদানিত বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা ব্যৱহাৰ হয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অহা এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়।
এক জমানা থা জব সংকট আতা থা তো লোক দেশ হিত মে সোনা দান দে দেতে থে। আজ দান কি জৰুৰত নহি হে লেকিন দেশ হিত মে হমকো এ তয় কৰনা পড়েগা কি সাল ভৰ তক ঘৰ মে কই ভি ফাংচন হো কই ভি কাৰ্যক্ৰম হো হম সোনে কে গহনে নহি খৰিদেংগে সোনা নহি খৰিদেংগে বিদেশী মুদ্ৰা বচানে কে লিয়ে হমাৰি দেশভক্তি হমে চুনৌতি দে ৰহি হে অৰ হমে ইস চুনৌতি কো স্বীকাৰ কৰতে হুয়ে বিদেশী মুদ্ৰা কো বচানা হোগা।
ৰাজ্যৰ পাঁচগৰাকী সাহিত্যিকলৈ 2025 বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান আগবঢ়োৱা হৈছে। অহা 16 মে'ত গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত হ'বলগীয়া এটা অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জনোৱা মতে সাহিত্য সভাৰ সাংবিধানিক এই সন্মান এইবাৰ ধেমাজিৰ বিশিষ্ট গৱেষক চিত্ৰকৰ লেখক ডঃ পুষ্প গগৈ, ডিব্ৰুগড়ৰ চাহ খেতিয়ক তথা সাহিত্যিক দেৱী প্ৰসাদ বাগৰুদিয়া, নগাঁৱৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্যিক উপেন্দ্ৰ বৰকটকী, গুৱাহাটীৰ বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা আৰু বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বিশিষ্ট লেখক, কবি তথা গৱেষক নোমল মহাত্তালৈ আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগত অনুমোদন জনাইছে। অহা বছৰ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা থকা অষ্টম দৰমহা আয়োগৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বেতন উল্লেখনীয়ভাৱে বৃদ্ধি পাব। এই অনুসৰি কৰ্মচাৰীসকলৰ মূল বেতন 50,000 টকা হোৱাৰ সম্ভাৱনা আছে। পৰিসংখ্যা অনুসৰি প্ৰথম দৰমহা আয়োগৰ পৰা সপ্তম দৰমহা আয়োগৰ পৰ্যন্ত কৰ্মচাৰীসকলৰ বেতন 328 গুণ বৃদ্ধি পাইছে। অষ্টম দৰমহা আয়োগত কৰ্মচাৰীয়ে লাভ কৰা বিভিন্ন ভাট্টা বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হৈছে। চলিত বছৰৰ 1 জানুৱাৰীৰ পৰা সময়সীমা নিৰ্ধাৰণেৰে অষ্টম দৰমহা আয়োগ অহা বছৰৰ পৰা কাৰ্যকৰী কৰাৰ সম্ভাৱনা আছে। এই সময়সীমাৰ বৰ্ধিত বেতন এৰিয়াৰ হিচাপে কৰ্মচাৰীসকলে লাভ কৰিব। পেঞ্চনপ্ৰাপ্ত লোকসকলেও অষ্টম দৰমহা আয়োগৰ সুফল লাভ কৰিব। পশ্চিমবংগত বিজেপিৰ বিৰুদ্ধে বিৰোধী দলসমূহ একত্ৰিত হোৱাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে জনোৱা আহ্বানক কংগ্ৰেছ আৰু বাওঁ দলসমূহে কঠোৰভাৱে অস্বীকাৰ কৰিছে। শ্ৰীমতী বেনাৰ্জীয়ে এটা ভিডিঅ' বাৰ্তাত কংগ্ৰেছ, চি পি আই এম আৰু কট্টৰ বাওঁ দলকে ধৰি সকলো বিৰোধী দলক বিজেপিৰ বিৰুদ্ধে একত্ৰিত হবলৈ আহান জনাইছিল। কংগ্ৰেছৰ মুখপাত্ৰ সৌম এ ৰয়ে এই আহানক অস্বীকাৰ কৰি 2013 চনত কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে মাওবাদী হিংসাৰ কথা উল্লেখ কৰে। তেওঁ লগতে বিগত নিৰ্বাচনত কংগ্ৰেছক অপমান কৰি বিজেপিৰ উত্থানত সহায় কৰা বুলি তৃণমূল কংগ্ৰেছক অভিযোগ তোলে। ইপিনে ৰাজ্যখনত নতুনকৈ শপত গ্ৰহণ কৰা মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জীৰ আহ্বানক অপ্ৰাসংগিক বুলি উল্লেখ কৰি তেওঁৰ কথাৰ কোনো ৰাজনৈতিক গুৰুত্ব নাই বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ শিতানত শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়তৰ বহনক্ষম বিকাশ পুৰস্কাৰ লাভ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ অন্য 41খন পঞ্চায়তকো এই সন্মানৰ বাবে বাছনি কৰা হৈছে। একেদৰে নগাঁৱৰ জুমুৰমুৰ গাঁও পঞ্চায়তে স্বচ্ছ আৰু সেউজ পঞ্চায়তৰ সন্মান লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰীজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে কিছুদিন পূৰ্বে এই পুৰস্কাৰসমূহ ঘোষণা কৰে। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে গ্ৰাম্য প্ৰশাসনৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ প্ৰচেষ্টা আৰু পৰিৱেশ অনুকূল অভ্যাস গঠনৰ বাবে গাঁওবাসীক উৎসাহিত কৰাৰ প্ৰয়াসৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। এই স্বীকৃতিয়ে গ্ৰাম্য প্ৰশাসন আন্তঃগাঁথনিৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ পৰা বহনক্ষম বিকাশ নিশ্চিত কৰাৰ কথাকে প্ৰতীয়মান কৰিছে। ডিমা হাছাও জিলাৰ হাফলঙত আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰা হ'ব। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ চৌহদত হ'বলগীয়া এই অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হ'ব। অনুষ্ঠানত পৰিষদৰ সফলতা, জিলাখনৰ সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰা হ'ব। জিলাখনত স্বায়ত্তশাসিত পৰিষদৰ ঐতিহাসিক যাত্ৰা আৰু ডিমা হাছাওৰ জনসাধাৰণৰ সেৱা আৰু জিলাখনৰ উন্নতিৰ বাবে পৰিষদৰ পদক্ষেপসমূহক উদযাপন কৰাৰ উদ্দেশ্যে পৰিষদে এই অনুষ্ঠানৰ আয়োজন কৰিছে। পুৱা 10:15 আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত অতিথিসকলক বিশেষকৈ মৌজাদাৰ, গাঁওবুঢ়া, শিক্ষাৰ্থী আৰু বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ প্ৰতিনিধিসকলক আদৰণি জনোৱা হ'ব। ইয়াৰ পাছতে অনুষ্ঠান উপলক্ষে স্থাপন কৰা বিভিন্ন বিপণী মুকলি কৰাৰ লগতে ঠায়ে ঠায়ে গছপুলি ৰোপণ কৰা হ'ব। এই অনুষ্ঠানতেই পৰিষদৰ প্ৰয়াত মুখ্য কাৰ্যবাহী চেমুৱেল ছেংছনৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হ'ব। বৰ্তমান ডিমা হাছাও জিলাৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সাফল্যসমূহ সামৰি নিৰ্মাণ কৰা এখন চুটি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ'ব। সাংস্কৃতিক অনুষ্ঠানত পাহাৰীয়া জিলাখনত বসবাস কৰা ডিমাছা, জেমি, কুকি, হামাৰ, বাইটে, কাৰ্বি, জয়ন্তীয়া, ৰাংখল আদি জনগোষ্ঠীৰ চহকী কৃষ্টি সংস্কৃতিক প্ৰদৰ্শন কৰা হ'ব। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল কাৰলোছাৰ ভাষণেৰে দিনজোৰা কাৰ্যসূচীৰ অন্ত পৰিব। বিশ্বনাথ জিলাৰ বিহালী আৰু হেলেম আৰক্ষীয়ে যুটীয়া অভিযান চলাই কালি মাঘে ৰৌমাৰী গাঁৱৰ পৰা আলফাৰ লিংকমেনৰ সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিগত বৰ্ষৰ নৱেম্বৰত বৰঙাবাৰীৰ এজন ব্যৱসায়ীৰ পৰা গজেন অসম নামৰ আলফাৰ এজন সদস্যই ধন দাবী কৰিছিল। আলফাৰ সদস্যজনক যোৱা 24 এপ্ৰিলত সেনাবাহিনীয়ে নাগালেণ্ড সীমান্তৰ পৰা আটক কৰি শিৱসাগৰ আৰক্ষীক গতাই দিয়ে। এই সদস্যজনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে কালি হৰেণ দাস নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ইতিমধ্যে লোকজনৰ বিৰুদ্ধে হেলেম থানাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। IPL ক্রিকেট প্রতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 2 উইকেটত পৰাস্ত কৰে। বেংগালুৰুৱে 167 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। দলৰ হৈ কৃণাল পাণ্ডিয়াই সৰ্বাধিক 73 ৰাণ কৰে। মুম্বাইৰ কৰবিন বছে 4টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 166 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ তিলক বৰ্মাই সৰ্বাধিক 57 ৰাণ কৰে। বেংগালুৰুৰ ভুৱনেশ্বৰ কুমাৰে 4টা উইকেট দখল কৰে। ভুৱনেশ্বৰ কুমাৰক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত কালি অনুষ্ঠিত আন এখন খেলত চেন্নাই ছুপাৰ কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 5 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি জছ ইংলিছৰ 85 ৰাণৰ সহায়ত নিৰ্ধাৰিত অভাৰত 8টা উইকেট হেৰুৱাই 203 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চেন্নাই 19 অভাৰ 2টা বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ উৰ্বিল পেটেলে 65 ৰাণ কৰে। প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ফিফা 17 বছৰ অনুৰ্ধৰ মহিলা বিশ্বকাপ প্ৰতিযোগিতাত স্থান লাভ কৰাৰ লক্ষ্যৰে ভাৰতে আজি AFC 17 বছৰ অনুৰ্ধৰ এছিয়ান কাপৰ কোৱাৰ্টাৰ ফাইনেলত আয়োজক চীনৰ মুখামুখি হ'ব। চুজৌ স্পৰ্টছ চেণ্টাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এই খেলখনত জয়লাভ কৰিলেই ভাৰতে ফিফা 17 বছৰ অনুৰ্ধৰ মহিলা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব। ইয়াৰ পূৰ্বে কেৱল আয়োজক দেশ হিচাপেহে বিশ্বকাপত স্থান লাভ কৰা ভাৰতীয় মহিলা ফুটবল দলৰ বাবে খেলৰ জৰিয়তে যোগ্যতা অৰ্জন কৰি বিশ্বকাপত প্ৰৱেশ কৰা এয়া হ'ব ইতিহাসৰ প্ৰথমটো সুযোগ। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
ডঃ হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাটো নিশ্চিত হোৱা, কাইলৈৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি, সকলোকে মিতব্যয়ী হবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান, তামিলনাডুত TVKৰ মুৰববী শ্ৰী যোছেফ বিজয়ৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ, ৰাজ্যৰ 5গৰাকী সাহিত্যিকলৈ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। ইয়াৰে NDAৰ বিধায়িনী দলৰ নেতাৰূপে নিৰ্বাচিত হৈ ক্ৰমাগত দ্বিতীয়বাৰলৈ ডঃ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীৰূপে অধিষ্ঠিত হোৱাৰ বাট প্ৰশস্ত হোৱা তথা কাইলৈৰ শপতগ্ৰহণৰ বাতৰিটো প্ৰতিখন কাকতিৰ প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে স্থান দিছে। বাতৰিটো অসমীয়া খবৰ কাকতে NDAৰ বিধায়িনী দলৰ নেতা হিচাপে হিমন্ত বিশ্ব নিৰ্বাচিত, বাৰমেত মুখ্যমন্ত্ৰীৰূপে শপত, অসমে প্ৰতিদিন কাকতে কাইলৈ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পুনৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব ডঃ শৰ্মাই, আৰু দি আছাম ট্ৰিবিউনে শৰ্মা টু টেক অথ এজ CM অন May 12 শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত বাতৰিটোৰ শীৰ্ষক ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী মুখ্যমন্ত্ৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ডিজেল পেট্ৰল আদি ব্যয়ত মিতব্যয়ী হবলৈ জনোৱা আহ্বানৰ বাতৰিটো আজি কাকতসমূহে যথেষ্ট গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ইয়াৰ আঁৰৰ কাৰক তথা ভৱিষ্যতৰ আশংকা সন্দৰ্ভত দৈনিক অগ্ৰদূত কাকতে ভয়াৱহ দিন আসন্ন, ইন্ধন ৰাহিৰ বাবে ৱৰ্ক ফ্ৰম হোম কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী শিৰোনামৰ এটা বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতত বাতৰিটোৰ শীৰ্ষক পেট্ৰল ডিজেল গেছ ব্যৱহাৰত সংযমী হওক, হঠাৎ মোদীৰ আহ্বান। তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে তামিলনাডুত আৰম্ভ বিজয় ৰাজ, অৱশেষত শপত দলে চলচ্চিত্ৰ তাৰকা বিজয় আৰু দ্য চেণ্টিনেল কাকতে বিজয় স্বৰ্ণিনেছ তামিলনাডু CM শীৰ্ষক দিছে। ৰাজ্যৰ 5গৰাকী বিশিষ্ট সাহিত্যিকলৈ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান আগবঢ়োৱাৰ বাতৰি এটাকো আজিৰ কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক নতুন চৰকাৰ গঠনৰ বাবে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ আমন্ত্ৰণ। দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয়ৰ পৰা বিৰত থকাৰ লগতে পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয়ী হবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান। ৰাজ্যৰ 5গৰাকী সাহিত্যিকলৈ 2025 বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান। কেন্দ্ৰীয় চৰকাৰৰ 8ম দৰমহা আয়োগত অনুমোদন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ 2 উইকেটত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।